Ea akasani. Batari koizu nirupama bortakure. Etia pradhan batari homohatase. Lukahapa nirvasanar pratham porjayale saudin bakitaka avastha. প্রচার অভিযান তীব্রত হয়ে উঠিছে। বিজেপির জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কৈছে যে বিরোধী দলসমূহে সংবিধানৰ নামত মিছাৰ আশ্ৰয় লৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৈছে যে এনডিএ চৰকাৰে অকল একাংশ চহকী উদ্যোগপতিৰ হকে কাম কৰি আহিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বহাগ বিহু, বৈশাখী, বিশু, বিষুৱ, পৈলা বৈশাখ, বৈশাখৰী আৰু সুতন্দু উপলক্ষে দেশবাসীক ওলগ জনাইছে আৰু দিল্লী কেপিটেলছে যোৱা নিশা আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 6 উইকেটত পৰাস্ত কৰে। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়লৈ ছদিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে দেশৰ বিভিন্ন প্ৰান্তত ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰাজস্থানৰ বাৰ্মেৰত এখন নিৰ্বাচনী সভাত ভাগ লৈ কয় যে বিৰোধী দলসমূহে সংবিধানৰ নামত মিছাৰ আশ্ৰয় লৈছে। তেওঁ লগতে যিকোনো পৰিস্থিতিত সংবিধান প্ৰত্যাহাৰ কৰিব পৰা নাযায় বুলি স্পষ্ট কৰি দিয়ে। শ্ৰীমোদীয়ে কয় যে দেশৰ বাবে সংবিধানেই গীতা, কোৰাণ, বাইবেল সকলো। তেওঁ কয় যে কংগ্ৰেছে দশক দশক ধৰি অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ সৈতে ভেদভাৱ কৰি আহিছে আৰু সম্প্ৰতি দলটোৱে সংবিধানৰ নামত মিছা কবলৈ লৈছে। তেওঁ কয় যে কংগ্ৰেছে বাবা চাহেব আম্বেদকাৰক নিৰ্বাচনত পৰাজিত কৰিছিল আৰু তেওঁক ভাৰত ৰত্নৰে সন্মানিত কৰাৰ অনুমতি প্ৰদান কৰা নাছিল। কংগ্ৰেছে দেশত জৰুৰী অৱস্থা বলবৎ কৰা বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ শাসনকালতেই সংবিধান দিৱস পালনৰ পৰম্পৰা আৰম্ভ হৈছে। বিগত 10 বছৰত বাবা চাহেবৰ 5টা পণ বিকশাই তোলা হৈছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছে দেশক জাতি, ভাষা আৰু অঞ্চলৰ নামত বিভাজিত কৰিব বিচাৰিছে। কংগ্ৰেছে দেশৰ স্বাৰ্থৰ অনুকূল সকলো কামৰ বিৰোধিতা কৰে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে আই এন ডি আই মিত্ৰজোঁটৰ এটা দলে দেশৰ পাৰমাণৱিক অস্ত্ৰ ধবংস কৰিব লাগে বুলি ঘোষণা কৰিছে। তেওঁ আই এন ডি আই মিত্ৰজোঁটৰ সদস্যসকলে কাৰ নিৰ্দেশত এনেধৰণৰ কাম কৰিছে আৰু কোনে ভাৰতক শক্তিহীন কৰিব বিচাৰে বুলি প্ৰশ্ন তোলে। তেওঁ কয় যে কংগ্ৰেছে 5-6 দশক ধৰি দেশ শাসন কৰে যদিও কোনো এটা সমস্যাৰ সম্পূৰ্ণ সমাধান দিয়াত ব্যৰ্থ হয়। তেওঁলোকে ৰাজস্থানৰ জলসংকটো সমাধান নকৰা বুলি শ্ৰীমোদীয়ে অভিযোগ তোলে। শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে জলজীৱন মিছন আৰম্ভ কৰি এই দুৰ্ভাগ্যৰ অৱসান ঘটাইছে। বাৰ্মেৰৰ নিৰ্বাচনী সভাৰ পাছত প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ দোচাত লোকসভা নিৰ্বাচনৰ বাবে প্ৰথমটো ৰোড শ্বত অংশগ্ৰহণ কৰে। শ্ৰীমোদীয়ে 45 মিনিটত প্ৰায় 1.25 কিলোমিটাৰ পথত জনসাধাৰণৰ অভিবাদন গ্ৰহণ কৰে। মোদীৰ সৈতে ৰাজ্যখনৰ কেবিনেট মন্ত্ৰী কিৰোৰী লাল মীনা আৰু দোচাৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা বিজেপি প্ৰাৰ্থী কানহায়া লাল মীনায়ো ৰোড শ্বত অংশগ্ৰহণ কৰে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৈছে যে এন ডি এ চৰকাৰে অকল একাংশ চহকী উদ্যোগপতিৰ হকে কাম কৰি আহিছে। তিৰুনেলভেলীৰ এখন জনসভাত তামিলনাডুৰ দক্ষিণ প্ৰান্তৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ হকে প্ৰচাৰ চলাই শ্ৰীগান্ধীয়ে কালি এই কথা প্ৰকাশ কৰে। কংগ্ৰেছ নেতাগৰাকীয়ে বিধি বলবৎকাৰী সঞ্চালকালয়, কেন্দ্ৰীয় তদন্তকাৰী সংস্থা আৰু আয়কৰ বিভাগৰ ব্যৱস্থাৰে বিৰোধী দলসমূহক বিজেপিয়ে ভাবুকি প্ৰদান কৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে আৰু নিৰ্বাচনৰ ঠিক পূৰ্বে অজ্ঞাত কাৰণত দলটোৰ বেংক একাউণ্ট সাময়িকভাৱে অকামিলা কৰা হৈছে। তেওঁ কয় যে বিগত 10 বছৰৰ কৰ্মসংস্থাপনহীনতা এটা বৃহৎ প্ৰত্যাহান হৈ পৰিছে যদিও বিজেপি চৰকাৰে এই সমস্যাৰ প্ৰতি অকণো গুৰুত্ব দিয়া নাই। কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে সংসদত একাংশ বিষয় উত্থাপন কৰাৰ বাবে তেওঁ সংসদৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। কংগ্ৰেছ দল ক্ষমতালৈ আহিলে কৰ্মসংস্থাপনহীনতাৰ সমস্যা সমাধান কৰা হ'ব আৰু 30 লাখ যুৱক যুৱতীক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰা হ'ব বুলি শ্ৰীগান্ধীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে। তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছে যে বিজেপিয়ে কোচবিহাৰ আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দলৰ প্ৰাৰ্থীগৰাকীক ৰক্ষণাবেক্ষণ দিছে। কোচবিহাৰৰ সানহাটি ময়দানত কালি দলীয় প্ৰাৰ্থীৰ হকে এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰীমতী বেনাৰ্জীয়ে এইদৰে প্ৰকাশ কৰে। বিজেপিয়ে নিশীষ প্ৰামাণিকক এই আসনখনৰ পৰা প্ৰক্ষেপ কৰিছে। তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে কয় যে ৰাজ্যিক আৰক্ষীয়ে 2 ঘণ্টাৰ ভিতৰতে ৰামেশ্বৰম কাফে বিস্ফোৰণ গোচৰৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। এনেধৰণৰ গোচৰত তদাৰক কৰিবলৈ ৰাজ্যিক আৰক্ষী সক্ষম বুলিও তেওঁ আস্থা প্ৰকাশ কৰে। আনহাতে বিজেপিৰ নেতা নিশীষ প্ৰামাণিকে তৃণমূল কংগ্ৰেছ বৰ্তমান দুৰ্বল হৈ পৰা বুলি দাবী কৰে। কোচবিহাৰৰ নাটাবাৰীত এখন জনসভাক সম্বোধন কৰি নেতাগৰাকীয়ে কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে তৃণমূল কংগ্ৰেছে সৰ্বসাধাৰণ ৰাইজক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছে। বিজেপিৰ নেতা শুভেন্দু অধিকাৰীয়েও তৃণমূল কংগ্ৰেছক তীৱ সমালোচনা কৰে। তেওঁ কয় যে পশ্চিমবংগৰ শাসকীয় দল হিচাপে তৃণমূল কংগ্ৰেছ জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে। আলিপুৰদুৱাৰৰ কুমাৰগ্ৰামত এখন জনসভাক সম্বোধন কৰি বিজেপি নেতাগৰাকীয়ে এইদৰে মন্তব্য কৰে। ৰাষ্ট্ৰীয় তদন্ত সংস্থাই ৰামেশ্বৰম কাফে বিস্ফোৰণ সংক্ৰান্তত কালি দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ কথা উল্লেখ কৰি তেওঁ তৃণমূল কংগ্ৰেছে ৰাজ্যখনৰ জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে বুলি অভিযোগ তোলে।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বহাগ বিহু, বৈশাখী, বিশু, বিশুভ, পৈলা বৈশাখ, বৈশাখৰী আৰু পুতন্দু উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা বাৰ্তাযোগে দেশৰ কৃষকসকলৰ কঠোৰ পৰিশ্ৰমৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। তেওঁ লগতে আজি আৰু কাইলৈ পালন কৰিবলগীয়া এই উৎসৱসমূহে সকলোৰে জীৱনলৈ শান্তি আৰু সমৃদ্ধি বতৰা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰেও এই উপলক্ষে দেশবাসীক অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰীধনখৰে তেওঁৰ বাৰ্তাত কৈছে যে এই উৎসৱসমূহে বৈচিত্ৰ্যৰ মাজত একতাৰ ভাৱনা সুদৃঢ় কৰে। তেওঁ কয় যে অনন্য নাম আৰু পৰম্পৰাৰে বিভিন্ন প্ৰান্তত পালন কৰা এই উৎসৱসমূহে দেশৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ সুন্দৰ ছবি উপস্থাপন কৰে। সমাগত গ্ৰীষ্মকালীন বন্ধ আৰু কোংকান পথছোৱাৰে অধিক ৰেলগাড়ী চাহিদা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি মধ্য ৰেলৱে মুম্বাই লোকমান্য তিলক টাৰ্মিনাছ আৰু থিৱিৰ মাজত 32খন অতিৰিক্ত গ্ৰীষ্ম বিশেষ ৰেল সেৱা প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিশেষ ৰেলগাড়ীকেইখনৰ সবিশেষ সময়সূচীৰ বাবে যাত্ৰীসকলে www.enquiry.indianrail.gov.in ৱেবছাইট চোৱাৰ লগতে NTES মোবাইল এপ ডাউনলোড কৰিব পাৰে। ৰেলৱে প্ৰশাসনে এই গ্ৰীষ্মকালীন ৰেল সেৱাৰ সুবিধা গ্ৰহণ কৰিবলৈ যাত্ৰীসকলৰ প্ৰতি আহান জনাইছে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAয়ে কালি ৰামেশ্বৰম কেফে বোমা বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত মুছাফিৰ সিং শ্বাজিব আৰু আব্দুল মথিন আহমেদ তাহাক পশ্চিমবংগৰ পূব মেদিনীপুৰ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছে। জিলাখনৰ নতুন দীঘাৰ এখন হোটেলৰ পৰা NIAয়ে এই লোক দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে যোৱা 1 মাৰ্চত বেংগালুৰুত এই বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। NIAয়ে পূৰ্বতে এই ঘটনাৰ সৈতে জড়িত মোজাম্মিৰ শ্বৰীফ আৰু নামৰ আন এজন লোককো গ্ৰেপ্তাৰ কৰিছিল। ডেলহি কেপিটেলছে যোৱা নিশা লক্ষ্ণৌত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 6 উইকেটত পৰাস্ত কৰে। ডেলহি কেপিটেলছে 168 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ আৰু এটা বলত 4টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। দিল্লীৰ হৈ জেক ফ্ৰেজাৰ মেকগৰ্গে 35টা বলত 55 ৰাণ কৰে। ইয়াৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 167 ৰাণ কৰে। লক্ষ্ণৌৰ হৈ আয়ুষ বদনীয়ে 55 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। লক্ষ্ণৌৰ হৈ কুলদীপ যাদৱে 3টা উইকেট দখল কৰে। কুলদীপ যাদৱক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি মোহালিত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ফেব্ৰুৱাৰী দেশৰ ঔদ্যোগিক উৎপাদনৰ হাৰ 4 মাহৰ সৰ্বাধিক 5.7% বৃদ্ধি পাইছে। প্ৰধানকৈ খনন খণ্ডৰ ভাল প্ৰদৰ্শনৰ বাবে ঔদ্যোগিক বিকাশৰ হাৰ বৃদ্ধি পাইছে। পাৰিসাংখ্যিক আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি 2023-24 বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা ফেব্ৰুৱাৰীৰ সময়ছোৱাত ঔদ্যোগিক উৎপাদনৰ হাৰ 5.9% হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়লৈ 6 দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিৰোধী দলসমূহে সংবিধানৰ নামত মিছা আশ্ৰয় লৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৈছে যে NDA চৰকাৰে অকল একাংশ চহকী উদ্যোগপতিৰ হকেহে কাম কৰি আহিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বহাগ বিহু, বৈশাখী, বিশু, বিশুভ, পৈলা বৈশাখ, বৈশাখৰী আৰু পুতন্দু উপলক্ষে দেশবাসীক ওলগ জনাইছে। আৰু ডেলহি কেপিটেলছে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 6 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।